প্ৰথম বংশাৱলী ন অধ্যায় জেৰুচালেম নিবাসীসকলৰ তালিকা চৌলৰ বংশাৱলী ইজৰাইলৰ সকলো বংশাৱলী লিপিবদ্ধ কৰা হৈছিল। তেওঁলোকে ইজৰাইলৰ ৰজাসকলৰ পুস্তকত এই বংশাৱলীবোৰ লিপিবদ্ধ কৰি ৰাখিছিল। যিহুদাৰ লোকসকলক নিজৰ পাপৰ কাৰণে বাবিললৈ বন্দী কৰি নিয়া হৈছিল। তেওঁলোকৰ নগৰত পুনৰ প্ৰথমবাৰ বাস কৰা কিছুমান লোক হ'ল ইজৰাইলীয়াসকল, পুৰোহিতসকল, লেবিয়াসকল আৰু মন্দিৰৰ দাসসকল। যিহুদা, বিঞ্জামিন, ইফৰিম আৰু মনছিৰ বংশৰ কিছুমান লোক জেৰুচালেমত বাস কৰিছিল। বাস কৰা লোকসকলৰ লগত বাণীৰ পুত্ৰ ইম্মিয়, ইম্মিয়ৰ পুত্ৰ অমিয়, অমিয়ৰ পুত্ৰ অম্মিহুদ, অম্মিহুদৰ পুত্ৰ ইথয়ৰ লগতে যিহুদাৰ পুত্ৰ পেৰছৰ বংশৰ কিছুমান লোকক অন্তৰ্ভুক্ত কৰা হৈছিল। চিলোনিয়াসকলৰ মাজত প্ৰথমে জন্ম হোৱা অছায়া আৰু তেওঁ পুত্ৰসকল, জেৰহৰ বংশৰ লোকসকলৰ মাজৰ জুৱেল, তেওঁলোকৰ বংশৰ লোকসকলৰ সংখ্যা 690 জন আছিল। বিঞ্জামিনৰ বংশৰ লোকসকলৰ মাজৰ হৎসনুৱাৰ পুত্ৰ হুদবিয়া, হুদবিয়াৰ পুত্ৰ মচুলম, মচুলমৰ পুত্ৰ চল্লু, তাৰ জিৰুহমৰ পুত্ৰ জীৱনীয়াও আছিল, জীৱনীয়াৰ পুত্ৰ ৰুৱেল, ৰুৱেলৰ পুত্ৰ চফতিয়া, চফতিয়াৰ পুত্ৰ মচুলম, মচুলমৰ পুত্ৰ মিকি, মিকিৰ পুত্ৰ উজি আৰু উজিৰ পুত্ৰ এলা আছিল। তেওঁলোকৰ সম্বন্ধীয় বংশাৱলীৰ তালিকা অনুসাৰে লোকৰ সংখ্যা আছিল 956 জন। এই সকলো লোক নিজৰ বংশৰ নেতৃত্বত আছিল। পুৰোহিতসকলৰ মাজৰ জিদয়া, জিহুৱা ৰিপ আৰু জাখিন, অহিটুবৰ পুত্ৰ মৰায়ুত, মৰায়ুতৰ পুত্ৰ চাদুক, চাদুকৰ পুত্ৰ মচুলম, মচুলমৰ পুত্ৰ হিলকিয়া, হিলকিয়াৰ পুত্ৰ অজৰিয়া ঈশ্বৰৰ গৃহৰ প্ৰধান অধ্যক্ষ আছিল, মলকিয়াৰ পুত্ৰ পশহুৰ, পশহুৰ পুত্ৰ জিৰিহুম, জিৰিহুমৰ পুত্ৰ অদায়া আছিল, ইম্মেৰৰ পুত্ৰ মচিলেম্মিত, মচিলেম্মিতৰ পুত্ৰ মচুলম, মচুলমৰ পুত্ৰ জহজেৰা, জহজেৰাৰ পুত্ৰ আদিয়েল, আদিয়েলৰ পুত্ৰ মাছয়ো আছিল। তেওঁলোকৰ সম্পৰ্কীয় গোষ্ঠীৰ নেতৃত্বত যিসকল আছিল তেওঁলোকৰ সংখ্যা 1760 জন। তেওঁলোক ঈশ্বৰৰ গৃহত কাম কৰাৰ বাবে অতি সক্ষম লোক আছিল। লেবিয়াসকলৰ মাজৰ মৰাৰীৰ বংশত জন্ম হোৱা হছবিয়াৰ পুত্ৰ অজিকাম, অজিকামৰ পুত্ৰ হৎসুব, হৎসুবৰ পুত্ৰ চমৰীয়া আছিল। তাত বক বকৰ হেৰছ, গালল, আশফৰ পুত্ৰ জিখি, জিখিৰ নাতি মিখাৰ পুত্ৰ মত্তনিয়াও আছিল, ইলকানাৰ পুত্ৰ আছা, আছাৰৰ পুত্ৰ বেৰেখিয়া আৰু জিদুথনৰ পুত্ৰ গালল, গাললৰ পুত্ৰ চমৰীয়া, চমৰীয়াৰ পুত্ৰ অবদিয়াও নাটো ফাটিয়াসকলৰ গাঁওসমূহত বাস কৰিছিল, দুৱৰীসকল চল্লুম, অকুব, তলমুন, অহিমন আৰু তেওঁলোকৰ বংশৰ লোকসকল। চল্লুম তেওঁলোকৰ নেতা আছিল। তেওঁলোক আগৰ পৰা লেবি বংশৰ চাৰণীৰ পূব দিশে ৰাজদুৱাৰত থিয় হৈ পহৰা দিছিল। পুৰহৰ পুত্ৰ অবিয়াছফ, অবিয়াছফ পুত্ৰ কুৰি, কুৰিৰ পুত্ৰ চল্লুম আৰু তেওঁৰ পিতৃবংশত কুৰহীয়া ভাইসকল আছিল। মন্দিৰৰ কামত নিযুক্ত আৰু তম্বুৰ দুৱাৰৰ ৰখীয়া আছিল। কেৱল তেওঁলোকৰ বংশৰ লোকেহে জিহুৱা থকা ঠাই প্ৰৱেশ স্থানত ৰখীয়া হৈছিল। পূৰ্বে ইলিয়াজৰ পুত্ৰ পিনহস তেওঁলোকৰ প্ৰধান অধ্যক্ষ আছিল আৰু জিহুৱা তেওঁৰ লগত আছিল। মেচেলিয়ামৰ পুত্ৰ জখৰীয়া সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ ৰখীয়া আছিল। যিসকল লোকক দুৱাৰ ৰখিবলৈ দুৱৰীস্বৰূপে মনোনীত কৰা হৈছিল তেওঁলোকৰ সংখ্যা সৰ্বমুঠ 212 জন। এওঁলোকৰ গাঁৱৰ নাম জনবসতি লিপিবদ্ধ কৰোঁতে লিখা হৈছিল, ডায়ুদ আৰু চমুৱেল দৰ্শকে লোকসকলৰ বিশ্বাসৰ ভিত্তিত তেওঁলোকক কামত নিযুক্ত কৰিছিল। সেয়ে তেওঁলোকে আৰু তেওঁলোকৰ সন্তানসকলে জিহুৱাৰ আৱাসৰ দুৱাৰত ৰখীয়া কাম কৰিছিল। দুৱৰীসকলক পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ এই চাৰিও দিশত নিযুক্ত কৰা হৈছিল। তেওঁলোকৰ গাঁৱত থকা ভাইসকল 7 দিনৰ মূৰত পালক্ৰমে ঘূৰি আহিব লগা হৈছিল। কিন্তু 4জন প্ৰধান লেবিয়া দুৱৰী আছিল। তেওঁলোক নিযুক্ত হৈ ঈশ্বৰৰ গৃহৰ কোঠাবোৰৰ আৰু ভঁৰালবোৰৰ ৰখীয়া নিযুক্ত হৈছিল। তেওঁলোকে ঈশ্বৰৰ গৃহৰ চাৰিওফালে ৰাতি অতিবাহিত কৰিছিল, কাৰণ গৃহ ৰাখিবলৈ তেওঁলোকৰ ওপৰত দায়িত্ব আছিল। তেওঁলোকে প্ৰতি ৰাতিপুৱা দুৱাৰ মেলিব পাৰিছিল। তেওঁলোকৰ কিছুমান লোক মন্দিৰৰ আহিলা পাতিৰ অধ্যক্ষ আছিল। যেতিয়া তেওঁলোকে সেইবোৰ বাহিৰলৈ আনিছিল বা ভিতৰলৈ নিছিল, তেতিয়া গণনা কৰিছিল। তেওঁলোকৰ কিছুমান লোকক আহিলা পাতি, পবিত্ৰ স্থানৰ সকলো পাত্ৰ, মিহি আটাগুড়ি, দ্ৰাক্ষাৰস, তেল, ধূপ আৰু মছলা আদি সকলো বস্তু তত্বাৱধান কৰিবলৈ নিযুক্ত কৰা হৈছিল। পুৰোহিতসকলৰ কিছুমান পুত্ৰই মছলা মিহলি কৰিছিল। লেবিয়াসকলৰ মাজত পুৰহিয়া, চল্লুমৰ প্ৰথম পুত্ৰ মত্তিথিয়া উৎসৱৰ বাবে প্ৰস্তুত কৰা পিঠাৰ তত্বাৱধান কৰোতা হিচাপে নিযুক্ত আছিল। তেওঁলোকৰ ভাইসকলৰ মাজত অহাতৰ বংশৰ কিছুমান লোক প্ৰত্যেক বিশ্বাম্বাৰত দৰ্শন পিঠা যুগুত কৰিবলৈ নিযুক্ত কৰিছিল। গায়কসকল আৰু লেবিয়াসকলৰ পৰিয়ালৰ মূল মানুহ দিনে ৰাতিয়ে নিযুক্ত কৰি দিয়া দায়িত্ব বহন কৰিছিল। সেয়ে যেতিয়া তেওঁলোকৰ নিজৰ কামৰ পৰা মুক্ত হয়, তেতিয়া তেওঁলোক পবিত্ৰ স্থানত থকা কোঠাবোৰত থাকিছিল। লেবিয়াসকলৰ মাজত পৰিয়ালৰ নেতাসকলৰ তালিকা বংশাৱলীত লিপিবদ্ধ কৰা আছিল। তেওঁলোক জিৰচালেমত বাস কৰিছিল। গিবিয়নৰ পিতৃ জিয়েল, তেওঁৰ ভাইজা নাম মাখা, তেওঁলোক গিবিয়নত বাস কৰিছিল। তেওঁৰ প্ৰথমে জন্ম হোৱা পুত্ৰ আব্দুন, তাৰ পাছত চুৰ, কিছ, বাল, নেৰ, নাদব, গডু, অহিউ, জখৰীয়া আৰু মিলকুট। মিলকুটৰ পুত্ৰ চিমিয়াম, তেওঁলোকে নিজৰ ভাইসকলৰ ওচৰত জিৰচালেমত বাস কৰিছিল। নেৰৰ পুত্ৰ কিছ, কিছৰ পুত্ৰ চৌল, চৌলৰ পুত্ৰ জোনাথন, মলকিচুৱা, অবিনাদব আৰু ইছবাল, জোনাথনৰ পুত্ৰ মাৰিপ বাল, মৰিপ বালৰ পুত্ৰ মিখা, মিখাৰ পুত্ৰ পিথুন, মেলক, তহৰেয়া আৰু আহজ, আহজৰ পুত্ৰ জৰা, জৰাৰ পুত্ৰ অলেমত, অজমাবত আৰু জিম্মি, জিম্মিৰ পুত্ৰ মুছা, মুছাৰ পুত্ৰ বিনিয়া, বিনিয়াৰ পুত্ৰ ৰফায়া, ৰফায়াৰ পুত্ৰ ইলিয়াছা, ইলিয়াছাৰ পুত্ৰ আছেল, আছেলৰ 6জন পুত্ৰ আছিল। তেওঁলোকৰ নাম অজিকাম, বুখৰু, ইছমাইল, চিয়ৰিয়া, উবদিয়া আৰু হানন।